এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, সংসদত নাৰী শক্তি বন্দন অধিনিয়মকে ধৰি তিনিখনকৈ গুৰুত্বপূৰ্ণ বিধেয়কক লৈ আলোচনা, সাদিনীয়া বহাগ বিহুৰ আজি গোঁসাই বিহু, ছগ্ৰাম ইছৱা আৰু ইবাকু বিচুৰ দৰে বিভিন্ন বসন্তকালীন উৎসৱ উদযাপন, অসমৰ তিনিগৰাকী নৱনিৰ্বাচিত সাংসদসহ দেশৰ আঠগৰাকী সাংসদৰ ৰাজ্যসভাত শপত গ্ৰহণ আৰু পশ্চিমবংগত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ উন্নয়নৰ যাত্ৰাত আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত দেশৰ নাৰী শক্তিয়ে অনন্য ভূমিকা গ্ৰহণ কৰিব পাৰে। দেশৰ নীতি নিৰ্ধাৰণত নাৰী শক্তিৰ উপযুক্ত প্ৰতিনিধিত্ব সময়ৰ আহান। লোকসভাত আজি নাৰী শক্তিৰ বন্দন অধিনিয়ম বিধেয়ক আলোচনাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে মন্তব্য কৰে।
আমাৰ হাজাৰ চাল কি লোকতন্ত্ৰ কি এক বিকাশ যাত্ৰা ৰহি হে আৰু বিকাশ যাত্ৰা মে এক নয়া আয়াম জোড়নে কা এক শুভ অৱসৰ সদন কে হম সভি সাথিয়ো কো মিলা আৰু মানে প্ৰাৰম্ভ মে কহা হে কি হম সব ভাগ্যবান হে কি হমে ऐसे महत्वपूर्ण और देश की आधी आबादी को इस राष्ट्र निर्माण की नीति निर्धारण प्रक्रिया में हिस्सेदार बनाने का सौभाग्य मिला। ये हम लोगों के लिए सौभाग्य है और मैं चाहता हूं कि मेरे सभी माननीय सांसद, मैं इधर उधर की आज बात करना नहीं चाहता, हम सभी सांसद इस महत्वपूर्ण अवसर को जाने न दें। हम भारतीय सब मिल करके देश को नई दिशा देने जा रहे हैं। हमारी शासन व्यवस्था को संवेदनशीलता से भरने का एक सार्थक प्रयास करने के लिए जा रहे हैं।
প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে দেশৰ গণতন্ত্ৰ শক্তিশালী কৰা আৰু সকলো পক্ষকে লাভান্বিত কৰা এই বিধেয়ক সন্দৰ্ভত সহমত প্ৰকাশ কৰিবলৈ বিৰোধী দলক আহান জনায়। তেওঁ কয় যে যিসকলে এই বিধেয়কৰ বিৰোধিতা কৰিব তেওঁলোকে ভৱিষ্যতে ইয়াৰ ফল ভোগ কৰিব লাগিব। শ্ৰীমোদীয়ে কয় যে এই বিধেয়কখনে আমাৰ দেশৰ গণতন্ত্ৰক নতুন দিক নিৰ্দেশনা দিয়াৰ লগতে দেশৰ ভৱিষ্যতৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। তেওঁ কয় যে দেশৰ অগ্ৰগতি কেৱল আন্তঃগাঁথনি নিৰ্মাণ, ৰেলৱে বা অৰ্থনৈতিক উন্নয়নতে সীমাবদ্ধ নহয়, বৰং এই যাত্ৰাত মহিলাৰ সম অংশগ্ৰহণৰো অতি প্ৰয়োজনীয়। শ্ৰীমোদীয়ে কয় যে চৰকাৰে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত সবকা সাথ সবকা বিকাশ মন্ত্ৰক গুৰুত্ব দি আহিছে। আলোচনাত অংশগ্ৰহণ কৰি সমাজবাদী দলৰ সাংসদ অখিলেশ যাদৱে মহিলাৰ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ দলৰ সমৰ্থন আছে বুলি প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজি সংবিধানৰ 131 নম্বৰ সংশোধনী বিধেয়ক 2026 আৰু সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ বিধেয়ক 2026 সংসদত উত্থাপন কৰে। একেদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক 2026 সদনৰ বিবেচনাৰ্থে উত্থাপন কৰে। বিধেয়ককেইখন উত্থাপন কৰি আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজিৰ দিনটোক ঐতিহাসিক বুলি আখ্যা দিয়ে। তেওঁ কয় যে চৰকাৰে মহিলাসকলক ৰাজনৈতিক ন্যায় প্ৰদানৰ হকে কাম কৰি আছে। তেওঁ লগতে কয় যে সংবিধানৰ 131 নম্বৰ সংশোধনী বিধেয়ক 2026 মহিলাৰ বাবে সমতা সুনিশ্চিত কৰিব। ডঃ বি আৰ আম্বেদকাৰৰ উদ্ধৃতিৰে শ্ৰীমেঘৱালে কয় যে মহিলাৰ প্ৰগতিৰ মাজেৰে সমাজৰ প্ৰগতি পৰিস্ফুট হয়। মহিলাৰ বাবে 33% আসন সংৰক্ষণৰ এয়াই উপযুক্ত সময় বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমেঘৱালে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে মহিলাৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে ভালেমান আঁচনি প্ৰৱৰ্তন কৰিছে। তেওঁ এই সন্দৰ্ভত মুদ্ৰা যোজনা, লাখপতি বাইদেউ আৰু সুকন্যা সমৃদ্ধি যোজনাৰ দৰে আঁচনিৰ উদাহৰণ দিয়ে। বিধেয়ককেইখন সন্দৰ্ভত বিৰোধী পক্ষৰ হৈ আলোচনাৰ পাতনি মেলি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কয় যে তেওঁৰ দল মহিলাৰ বাবে আসন সংৰক্ষণৰ পক্ষপাতী যদিও এই প্ৰক্ৰিয়া সৰল হ'ব লাগে আৰু ইয়াৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সৈতে কোনোধৰণে জড়িত কৰিব নালাগে। লোকসভাত বৰ্তমানৰ 543 আসনৰ ভিত্তিত আসন সংৰক্ষণৰ ব্যৱস্থা হ'ব লাগে বুলি তেওঁ দাবী জনায়। তেওঁ লগতে চৰকাৰে মহিলাৰ বাবে আসন সংৰক্ষণৰ ক্ষেত্ৰত অযথা বিলম্ব ঘটাইছে। এই ব্যৱস্থা শীঘ্ৰে ৰূপায়ণ কৰিবলৈ চৰকাৰৰ প্ৰতি তেওঁ আহান জনায়। শ্ৰীগগৈয়ে কয় যে কংগ্ৰেছে সদায় মহিলাৰ বাবে আসন সংৰক্ষণৰ সমৰ্থন কৰি আহিছে। তেওঁ কয় যে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে মহিলাৰ বাবে আসন সংৰক্ষণৰ পোষকতা কৰি ইতিপূৰ্বে সদনত অনুৰূপ দাবী উত্থাপন কৰিছে। সাদিনীয়া বহাগ বিহুৰ তৃতীয় দিনটো আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোঁসাই বিহু হিচাপে পালন কৰা হৈছে। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰ, মন্দিৰ, দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহত জনসাধাৰণৰ ব্যাপক সমাগম হয়। বিভিন্ন সত্ৰ নামঘৰত আজি নাম প্ৰসংগ, মন্দিৰসমূহত পূজা অৰ্চনাকে ধৰি ভালেমান কাৰ্যসূচী লোৱা হয়। বছৰটোৰ বাবে নিজৰ লগতে আপোনজনৰ মংগল কামনাৰে ৰাইজে আজি নেদেখাজনৰ ওচৰত আশীষ লয়। বাক্সা জিলাৰ জালাহ ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আয়োজিত ৰঙালী বিহু ৰূপালী জয়ন্তী মহোৎসৱৰ আজি সামৰণি পৰে। এই উপলক্ষে আয়োজিত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত বিহু, ঝুমুৰ, কাৰ্বি জনগোষ্ঠীয় সংস্কৃতি, ৰাভা সংস্কৃতিৰ উপৰি মহিলাসকলে পিঠা পনা প্ৰস্তুত কৰাকে ধৰি বিভিন্ন লোক সংস্কৃতিৰ প্ৰতিফলন ঘটায়। এই সন্দৰ্ভত ৰূপালী জয়ন্তী উদযাপন সমিতিৰ এগৰাকী সদস্যই এইদৰে কয়।
জালা ৰঙালী বিহু সন্মিলন এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে আমি এই সাংস্কৃতিক শোভাযাত্ৰাটো ইতিমধ্যে চলি আছে। আমাৰ গাঁৱৰ যিখিনি ডেকা গাভৰু, বুঢ়া বুঢ়ী সকলোৱে মিলি এই অনুষ্ঠানটো আমি পালন কৰিবলৈ আয়োজন কৰিছিলোঁ, আৰু যাতে আমাৰ গাঁৱৰ সকলো গোষ্ঠী, জনগোষ্ঠী, জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে যাতে আমাৰ এই একতাৰ এনাজৰীডাল অধিক কটকটীয়া কৰি বান্ধি ৰাখিব পাৰোঁ, আমি তাৰ বাবে আমি এই শোভাযাত্ৰাটো আয়োজন কৰিছিলোঁ।
ইফালে ৰাজ্যজুৰি বহাগ বিহুৰ আনন্দ উৎসাহ অব্যাহত আছে। উজনিৰ পৰা নামনিলৈ গাঁৱে ভূঞে, চহৰে নগৰে ঢোল পেপাৰ শব্দ আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত মঞ্চ বিহুৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ভৰলুমুখ, চানমাৰী, গণেশগুৰি, নুনমাটি, বশিষ্ঠ চাৰিআলিকে ধৰি বিভিন্ন ঠাইত মঞ্চ বিহুৰ আকৰ্ষণীয় অনুষ্ঠান উপভোগ কৰিবলৈ অগণন লোকে ভিৰ কৰিছে। তিৱা জনগোষ্ঠীৰ বসন্তকালীন উৎসৱ ছগ্ৰা মিছুৱা আৰু দেউৰীসকলৰ ইবাকু বিচ্ছু কালিৰে পৰা পালন কৰা হৈছে। চ'ত বহাগৰ সংক্ৰান্তিৰ পাছৰটো বুধবাৰৰ পৰা জনগোষ্ঠী দুটাই পৰম্পৰাগতভাৱে এই বসন্তকালীন উৎসৱ পালন কৰি আহিছে। ছগ্ৰা মিছুৱা তিৱাসকলৰ কৃষিভিত্তিক উৎসৱ। ইয়াত ছগ্ৰা মানে সকলো আৰু মিছুৱাৰ অৰ্থ হৈছে সামূহিক নৃত্য। কৃষিকাৰ্য আৰম্ভ কৰাৰ পূৰ্বে জনগোষ্ঠীটোৱে আই বসুমতীৰ আশীৰ্বাদ কামনা কৰি পৰম্পৰাগতভাৱে এই উৎসৱ পালন কৰি আহিছে। ইফালে ৰঙালী বিহুৰ সমান্তৰালকৈ শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলে বাঁহ গোসাঁই উৎসৱ পালন কৰিছে। গুৰেশ্বৰৰ গাছবাৰীত শৰণীয়া কছাৰীৰ লোকসকলে এডাল বাঁহত গাখীৰ ঢালি তেল সেন্দুৰ সানি গোসাঁই হিচাপে পূজা অৰ্চনা কৰে। গাঁৱৰ ৰাইজে ঘৰে ঘৰে বাঁহ গোসাঁই ফুৰাই অপায় অমংগল দূৰ কৰাৰ লগতে কৃষিকাৰ্য শ্ৰীবৃদ্ধিৰ কামনাৰে প্ৰাৰ্থনা জনায়। বড়ো জনগোষ্ঠীৰ লোকসকলে চ'ত বহাগৰ সংক্ৰান্তিৰ পৰা পালন কৰা বৈশাগু উপলক্ষে বাথৌ দেৱতাক প্ৰাৰ্থনা জনাই বড়ো ডেকাসকলে কান্ধত খাম, হাতত চিংফুং, চেৰজা আদি বাদ্যৰে গয়াৰ ঘৰে ঘৰে গৈ বৈশাগু উৎসৱৰ গান গায়। তামোলপুৰ জিলা সদৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ তামোলপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত কালি উলহ মালহেৰে ৰংজালি বৈশাগু উদযাপন কৰা হয়। কাৰ্বি আংলং জিলাৰ উমচুৱাইৰ আমচং পিনুঙত অহা 22 এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তিৱা জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ লুখুমি ইয়াংলি অৰ্থাৎ লক্ষ্মী আদৰা উৎসৱ পালন কৰা হ'ব। প্ৰতি 5 বছৰৰ মূৰে মূৰে এই উৎসৱ উদযাপন কৰা হয়। অসমৰ 3গৰাকী নৱনিৰ্বাচিত সাংসদসহ দেশৰ 8গৰাকী সাংসদে আজি ৰাজ্যসভাত শপত গ্ৰহণ কৰে। পৰম্পৰাগত সাজ পৰিধান কৰি প্ৰাক্তন বিধায়ক যোগেন মোহনে ৰাজ্যসভাৰ সাংসদ হিচাপে শপত লয়। ইউ পি পি এলৰ নেতা প্ৰমোদ বড়োৱে বড়ো ভাষাত সাংসদ হিচাপে শপত গ্ৰহণ কৰে। তেৰছবোৱালাই অসমীয়া ভাষাত সাংসদ হিচাপে শপত লয়। ইয়াৰ লগতে বিহাৰৰ 5গৰাকী সাংসদে শপত গ্ৰহণ কৰে। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে আটাইকেইগৰাকী সাংসদক শপত বাক্য পাঠ কৰোৱায়। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। শাসক বিৰোধী উভয়ে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে বিভিন্ন নিৰ্বাচনী চমকৰ সৃষ্টি কৰিছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে অসম ৰাজ্যিক বিজেপিৰ 50জনীয়া এটা দল আজি পশ্চিমবংগত উপস্থিত হয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বাটাচি, হাচিমাৰা আৰু কোচবিহাৰত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা, ৰঞ্জিত কুমাৰ দাস, বিমল বৰা, ৰণোজ পেগু, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্যৰ লগতে কেইবাজনো বিধায়ক আৰু ৰাজ্যিক পৰ্যায়ৰ নেতাই নিৰ্বাচনী প্ৰচাৰৰ বাবে ইতিমধ্যে ৰাজ্যখনত বাহৰ পাতিছে। একেদৰে শাসকীয় দল তৃণমূল কংগ্ৰেছকে ধৰি অন্য বিৰোধী দলসমূহেও নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। সংসদত নাৰী শক্তি বন্দন অধিনিয়মকে ধৰি 3খনকৈ গুৰুত্বপূৰ্ণ বিধেয়কক লৈ আলোচনা। সাদিনীয়া বহাগ বিহুৰ আজি গোসাঁই বিহু, ছগ্ৰা মিছুৱা আৰু ইবাকু বিচ্ছুৰ দৰে বিভিন্ন বসন্তকালীন উৎসৱ আয়োজন। অসমৰ 3গৰাকী নৱনিৰ্বাচিত সাংসদসহ দেশৰ 8গৰাকী সাংসদৰ ৰাজ্যসভাত শপত গ্ৰহণ আৰু পশ্চিমবংগত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ।